প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি সন্ধিয়া নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব ঐতিহ্য সমিতিৰ চৈতালি ফেণ্টম অধিৱেশন মুকলি কৰিব। সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে আয়োজিত সৰ্বদলীয় বৈঠকৰ অন্তত কিৰেণ ৰিজিজুৱে চৰকাৰ যিকোনো বিষয় সন্দৰ্ভত বিতৰ্কৰ বাবে সাজু হৈ আছে বুলি প্ৰকাশ কৰে। 373গৰাকী ভাৰতীয় আৰু 3গৰাকী নেপালী শিক্ষাৰ্থী ত্ৰিপুৰাৰ মাজেৰে বাংলাদেশৰ পৰা ভাৰতলৈ উভতি আহিছে বুলি সীমান্ত সুৰক্ষা বাহিনীয়ে আজি প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 28 জুলাইত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাতৰ বাবে জনসাধাৰণৰ পৰা পৰামৰ্শ লাভ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। আৰু মহিলাৰ এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে আজি সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ UAE-ক 78 ৰাণত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি সন্ধিয়া নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব ঐতিহ্য সমিতিৰ 46সংখ্যক অধিৱেশন মুকলি কৰিব। এই উপলক্ষে শ্ৰীমোডীয়ে এটা সমাৱেশকো সম্বোধন কৰিব। ভাৰতৰ প্ৰথমবাৰৰ বাবে আয়োজন কৰা বিশ্ব ঐতিহ্য সমিতিৰ এই অধিৱেশনখন 31 জুলাইত সামৰণি পৰিব। এই বাৰ্ষিক অধিৱেশনত বিশ্ব ঐতিহ্যৰ সৈতে জড়িত সকলো বিষয়ে আলোচনাৰ লগতে বিশ্ব ঐতিহ্য ক্ষেত্ৰত তালিকাত অন্তৰ্ভুক্ত হ'বলগীয়া স্থানসমূহৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। বৈঠকৰ সময়ছোৱাত বিশ্ব ঐতিহ্য তালিকাত নতুন স্থান মনোনীত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব। ইয়াৰ উপৰি অধিৱেশনত বৰ্তমানৰ 124টা বিশ্ব ঐতিহ্য ক্ষেত্ৰ সম্পদ সংৰক্ষণৰ স্থিতিৰ প্ৰতিবেদন, আন্তঃৰাষ্ট্ৰীয় সাহায্য আৰু বিশ্ব ঐতিহ্য পুঁজিৰ ব্যৱহাৰ আদিৰ বিষয়েও আলোচনা কৰা হ'ব। অধিৱেশনত 150খন দেশৰ 2000তকৈও অধিক আন্তঃৰাষ্ট্ৰীয় আৰু দেশীয় প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী মোডীয়ে কৈছে যে ভাৰতে বিশ্ব ঐতিহ্য সমিতিৰ অধিৱেশন অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰি যথেষ্ট গৌৰৱ অনুভৱ কৰিছে। ছচিয়েল মিডিয়াৰ এটা পোষ্টত শ্ৰীমোডীয়ে কয় যে ভাৰতে এই সমিতিখনৰ অধিৱেশন প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে আৰু আজি সন্ধিয়াৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ তেওঁ আগ্ৰহেৰে বাট চাই আছে। দেশৰ ঐতিহ্য সংৰক্ষণৰ উপায় সন্দৰ্ভত মত বিনিময় কৰাৰ বাবে ই এখন গুৰুত্বপূৰ্ণ মঞ্চ বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। চৰকাৰে সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে আজি এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰে। বৈঠকত চৰকাৰে আসন্ন বাজেট অধিৱেশনৰ সময়ছোৱাত সংসদৰ উভয় সদনৰ কাম কাজ নিয়াৰিকৈ চলাই নিয়াৰ ক্ষেত্ৰত সকলো ৰাজনৈতিক দলৰ সহযোগিতা কামনা কৰে। বৈঠকৰ অন্তত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কয় যে চৰকাৰ মুকলি মনেৰে যিকোনো বিষয় সন্দৰ্ভত বিতৰ্কৰ বাবে সাজু হৈ আছে। সংসদৰ কাম কাজ নিয়াৰিকৈ চলাই নিয়াটো চৰকাৰ তথা বিৰোধী উভয় পক্ষৰে দায়িত্ব প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে মূল্যৱান পৰামৰ্শৰ বাবে দলসমূহৰ নেতাসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, কিৰেণ ৰিজিজু, অৰ্জুন ৰাম মেঘৱাল, জে পি নাড্ডা, চিৰাগ পাছোৱান, ৰামদাস আথাৱালে, কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ আৰু গৌৰৱ গগৈ, এন চি পি নেতা প্ৰফুল্ল পেটেল, ডি এম কে নেতা টি আৰ বালু আৰু তিৰুচি শিৱা, আম আদমী পাৰ্টীৰ নেতা সঞ্জয় সিং আৰু এ আই এম আই এমৰ সাংসদ আছাউদ্দিন ওৱেছী প্ৰমুখ্যে ভালেসংখ্যক সাংসদে অংশগ্ৰহণ কৰে। সংসদৰ বাজেট অধিৱেশন কাইলৈ আৰম্ভ হ'ব। অধিৱেশনৰ প্ৰথম দিনা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সদনত অৰ্থনৈতিক জৰীপ দাখিল কৰিব। অৰ্থনৈতিক জৰীপে অৰ্থব্যৱস্থাৰ বিভিন্ন খণ্ডৰ পাৰিসাংখ্যিক তথ্য আৰু বিশ্লেষণ আগবঢ়ায়। ইয়াৰ জৰিয়তে কৰ্মসংস্থাপন, মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ আৰু মুদ্ৰাস্ফীতিৰ তথ্যও লাভ কৰিব পৰা যায়। বিত্তমন্ত্ৰীগৰাকীয়ে পৰহিলৈ সদনত 2024-25 বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰিব। এয়া হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে যোৱা মাহত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত সম্বোধন কৰি এইবাৰৰ বাজেট চৰকাৰৰ সুদূৰপ্ৰসাৰী নীতি আৰু ভৱিষ্যৎ পৰিকল্পনা নথি হ'ব বুলি প্ৰকাশ কৰিছিল। চৰকাৰে বাজেট অধিৱেশনত সংসদত 6খন নতুন বিধেয়ক দাখিল কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত দুৰ্যোগ ব্যৱস্থাপনা সংশোধনী বিধেয়ক, ব্ৰইলাৰ বিধেয়ক, ভাৰতীয় বায়ুযান বিধেয়ক, কফিৰ প্ৰসাৰ আৰু উন্নয়ন বিধেয়ক, ৰবৰৰ প্ৰসাৰ আৰু উন্নয়ন বিধেয়ক আছে। আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত কাইলৈ নিশা 9:30 বজাত আয়কৰ আয়ুক্ত সৌম্য আচাৰ আৰু চাৰ্টাৰ একাউণ্টেণ্ট সঞ্জীৱ নাৰায়ণৰ সৈতে আয়কৰ কৰ ৰিটাৰ্ণ দাখিল কৰাৰ সহজ পদ্ধতি সম্পৰ্কে এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 01123421050 আৰু 01123341444 নম্বৰত ফোন কৰি আয়কৰ ৰিটাৰ্ণ দাখিলৰ বিভিন্ন দিশ সম্পৰ্কে বিশেষ অতিথি দুগৰাকীক প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে হোৱাটছএপ যোগে 9289094044 নম্বৰলৈ প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ এফ এম গোল্ড চেনেল আৰু অতিৰিক্ত ফ্ৰিকুৱেন্সিসমূহত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব। শ্ৰোতাসকলে আমাৰ ৱেবছাইট newsonair.co.in আৰু ইউটিউব চেনেল নিউজ অন এয়াৰ অফিচিয়েল যোগেও এই অনুষ্ঠান প্ৰচাৰ হ'ব।
মতলব নয়া কানুন 1 জুলাই সে লাগু আজাদ ভারত কে আপনে কানুন।
সীমান্ত সুৰক্ষা বাহিনীয়ে আজি প্ৰকাশ কৰিছে যে 373 গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ লগতে 3 গৰাকী নেপালী শিক্ষাৰ্থী ত্ৰিপুৰাৰ 2টা চেকপোষ্টেৰে বাংলাদেশৰ পৰা ভাৰতলৈ উভতি আহিছে। বাংলাদেশত যোৱা কিছুদিন ধৰি সংৰক্ষণৰ বিৰোধিতাৰে হিংসাত্মক পৰিস্থিতি সৃষ্টি হোৱা পৰিপ্ৰেক্ষিতত শিক্ষাৰ্থীসকল নিজৰ দেশলৈ উভতি আহিছে। সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি ত্ৰিপুৰা সীমান্তৰ মহাপৰিদৰ্শক পাটেল পীয়ুষ পুৰুষোত্তম দাসে কয় যে সোণামুৰা জিলাৰ শ্ৰীমন্তপুৰ চেকপোষ্টেৰে 300 গৰাকী আৰু আখাউৰা চেকপোষ্টেৰে 76 গৰাকী শিক্ষাৰ্থী উভতি আহিছে। তেওঁ লগতে আন 300 গৰাকী শিক্ষাৰ্থী আজি ত্ৰিপুৰাৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰিব বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে বাংলাদেশত বৃহৎ সংখ্যক ভাৰতীয় ছাত্ৰ ছাত্ৰীয়ে চিকিৎসা বিজ্ঞান অধ্যয়ন কৰি আছে। মহাপৰিদৰ্শকগৰাকীয়ে প্ৰকাশ কৰিছে যে সীমান্তত কোনো অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নোহোৱাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে সীমান্ত সুৰক্ষা বাহিনীয়ে স্থানীয় বাসিন্দাসকলৰ সৈতে নিবিড় সহযোগিতাৰে কাম কৰি আছে। তেওঁ লগতে কয় যে ত্ৰিপুৰাৰ 856 কিলোমিটাৰ দৈৰ্ঘৰ ভাৰত বাংলাদেশ সীমান্তৰ ভিতৰত 95% অঞ্চলত পতাকাৰ বেৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। তেওঁ লগতে কয় যে 27.5 কিলোমিটাৰ দৈৰ্ঘৰ উন্মুক্ত অঞ্চলত সীমান্তৰ বেৰ নিৰ্মাণৰ কাম অব্যাহত আছে। বাংলাদেশে উচ্চতম ন্যায়ালয়ে চৰকাৰী চাকৰিত থকা অধিকাংশ সংৰক্ষণ বাতিল কৰে। উল্লেখযোগ্য যে সংৰক্ষণ বিষয়ক লৈ আৰক্ষী আৰু বিশ্ববিদ্যালয় শিক্ষাৰ্থীসকলৰ মাজত দেশজুৰি হোৱা সংঘৰ্ষত 100 গৰাকীতকৈও অধিক লোক নিহত হয়। দেশখনৰ উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশ অনুযায়ী এতিয়াৰে পৰা 1971 চনৰ যুদ্ধ সৈনিকসকলৰ সম্পৰ্কীয় লোকৰ বাবে পূৰ্বৰ 30% স্থানত 5% অসামৰিক সেৱাৰ চাকৰি সংৰক্ষিত থাকিব। বিশ্ববিদ্যালয় শিক্ষাৰ্থীসকলে সংৰক্ষণ ব্যৱস্থাৰ বৈষম্যমূলক আখ্যা দি এই ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে। 2018 চনত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ চৰকাৰে সংৰক্ষণ ব্যৱস্থা বাতিল কৰিছিল যদিও যোৱা মাহত নিম্ন আদালতে ইয়াক পুনৰ বাহাল ৰখাৰ ব্যৱস্থা কৰাৰ ফলত দেশজুৰি হিংসামক প্ৰতিবাদৰ সৃষ্টি হয়। যোৱা বৃহস্পতিবাৰৰ পৰা দেশখনত ইণ্টাৰনেট সেৱা বন্ধ হৈ আছে। দেশখনৰ বিভিন্ন প্ৰান্তত অস্থিৰতা বিৰাজ কৰি থকাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে সান্ধ্য আইন বলবৎ কৰাৰ লগতে দেখা মাত্ৰকে গুলীয়াৰ নিৰ্দেশ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 28 জুলাইত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাতৰ পৰৱৰ্তী খণ্ডৰ বাবে জনসাধাৰণৰ পৰা ভালেসংখ্যক পৰামৰ্শ লাভ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে তেওঁ মন কী বাত অনুষ্ঠানৰ আসন্ন খণ্ডৰ বাবে যথেষ্ট পৰামৰ্শ লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কৈছে যে সমাজ সংস্কাৰৰ লক্ষ্যৰে ভালেসংখ্যক যুৱক যুৱতীয়ে সমূলীয়া প্ৰচেষ্টাত আলোকপাত কৰা দেখা পাই তেওঁ সুখী হৈছে। শ্ৰীমোদীয়ে জনসাধাৰণক মাই গ' নমো এপযোগে দিহা পৰামৰ্শ আগবঢ়াবলৈ আহান জনাইছে। তেওঁ লগতে 1800117800 নম্বৰত ফোন কৰি বাৰ্তা বাণীবদ্ধ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনাইছে। মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে আজি সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ ইউ এ ইক 78 ৰাণত পৰাস্ত কৰে। শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত খেলখনত ইউ এ ইয়ে টছত জয়লাভ কৰি ভাৰতক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 201 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ অধিনায়ক হৰমনপ্ৰীত কৌৰে 66 ৰাণ আৰু উইকেট কীপাৰ ৰিচা ঘোষে 64 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ইউ এ ইয়ে নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 123 ৰাণ কৰিবলৈ সক্ষম হয়। ভাৰতীয় মহিলা দলটোৱে এতিয়ালৈ 4 পইণ্ট লাভ কৰি শৃংখলাটোত আগবাঢ়ি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি যদি পুনৰ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব ঐতিহ্য সমিতিৰ 46 সংখ্যক অধিৱেশন মুকলি কৰিব। সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে আয়োজিত সৰ্বদলীয় বৈঠকৰ অন্তত কিৰেণ ৰিজিজুৱে চৰকাৰ যিকোনো বিষয় সন্দৰ্ভত বিতৰ্কৰ বাবে সাজু হৈ আছে বুলি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 28 জুলাইত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাতৰ বাবে জনসাধাৰণৰ পৰা পৰামৰ্শ লাভ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে আৰু মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে আজি সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ ইউ এ ইক 78 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।